Iya, Akabane Gowati. সন্ধিয়া ৰজনী অসমৰ বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো দ্ৰুতগতিত নিষ্পত্তিৰ দিশে আগবাঢ়িছে আৰু 25 নৱেম্বৰত অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে এই সন্দৰ্ভত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব। ইয়াৰ পাছতেই জনজাতিকৰণৰ বিষয়টো কাৰ্যকৰী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে সম্প্ৰতি জনজাতি হিচাপে মৰ্যাদা লাভ কৰি থকা বড়ো, ৰাভা, মিচিং, সোণোৱাল কছাৰী আদি লোকসকলৰ মৰ্যাদা লাঘৱ নোহোৱাকৈ বাকী জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে সকলো দিশ চালি জাৰি চোৱা হৈছে।
অসম চৰকাৰে যিখন মন্ত্ৰীসভাৰ গোট গঠন কৰি দিছিলে, এই গোটখনে 25 নৱেম্বৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব। তাৰ পিছত বিধানসভাত প্ৰতিবেদনখন যাব, বিধানসভাই আলোচনা কৰি যিয়ে সুস্থিৰ সিদ্ধান্ত দিব তাকে লৈ আমি আগবাঢ়িব লাগিব। কংগ্ৰেছৰ দিনত বিধানসভাত এটা প্ৰস্তাৱ আছিল যে জনজাতিকৰণটো এনেকে কৰিব লাগিব যাতে বৰ্তমানৰ বড়ো, ৰাভা, মিচিং, সোণোৱাল কছাৰী তেওঁলোকৰ কোনো অসুবিধা হ'ব নালাগে। কিন্তু আমি পৰীক্ষা কৰি দেখিম যে ক'ৰবাত নহয় ক'ৰবাত সুবিধা অসুবিধা থাকিব। সেইবাবে বিধানসভাৰ প্ৰস্তাৱটো হয়তো কিছু সংশোধনীৰ প্ৰয়োজন হ'ব। সেইকাৰণে আমি 25 নৱেম্বৰলৈকে অপেক্ষা কৰিব লাগিব।
উজনি অসমৰ 3খন জিলাত 4দিনীয়া ভ্ৰমণসূচীৰে আজি তিনিচুকীয়াত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে জিলাখনত এটা সুসজ্জিত আৱৰ্ত ভৱন উদ্বোধন কৰে। জিলাখনৰ গেলাপুখুৰী বাইপাছৰ সন্মিলন কক্ষৰ চৌহদত নিৰ্মাণ কৰা এই আৱৰ্ত ভৱনটোৱে ৰাইজক উপকৃত কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, সাংসদ ৰামেশ্বৰ তেলীৰ লগতে কেইবাগৰাকীও বিধায়ক, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদবৰ্গ আৰু কেইবাগৰাকীও দলীয় নেতাকৰ্মী উপস্থিত আছিল। তেওঁ আজি সন্ধিয়া জিলাখনত দলীয় নেতাকৰ্মীৰ সৈতে মত বিনিময় কৰিব। মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণকালত ডিব্ৰুগড় আৰু ধেমাজি জিলাত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশ ল'ব। বুনিয়াদী অৰ্থনীতি সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশেৰে লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আনুষ্ঠানিকভাৱে মুকলি কৰে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে ভাষণ দিয়ে। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ জৰিয়তে ৰাজ্যৰ 38 লাখ মহিলা উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। এই আঁচনিৰ অধীনত কোনো লোকে ধন নাপালে ততালিকে সংশ্লিষ্ট কৰ্তৃপক্ষক অভিযোগ কৰিবলৈও তেওঁ আহ্বান জনায়। মহিলা হিতাধিকাৰীসকলক এই আঁচনিৰ ধন সময়মতে পাবলৈ যোগাযোগৰ বাবে একাউণ্ট সংযোগী ফোন নম্বৰ আৰু বেংকৰ KYC সক্ৰিয় কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই মাহে 1250 টকাকৈ লাভ কৰাৰ লগতে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিবৰ বাবে চৰকাৰে অতিৰিক্তভাৱে 250 টকাকৈ দিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অহা বছৰ ফেব্ৰুৱাৰীত চৰকাৰে মাতৃসকলৰ বাবে ডাঙৰ উপহাৰ আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। BTRৰ জিলাসমূহৰ বাহিৰে ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তসকলক অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ কাম যথাযথভাৱে সম্পন্ন কৰিবলৈও তেওঁ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে ৰাজ্যৰ অন্যান্য জিলাতো আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰি আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত 126 নম্বৰ বুথত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকনে অংশগ্ৰহণ কৰে। জিলাখনৰ 29,000 মহিলাই আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ধন লাভ কৰে। তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানতো অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কাৰ্যসূচী আয়োজন কৰা হয়। ধেমাজি জিলাৰ বিভিন্ন স্থানতো আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আনুষ্ঠানিক মুকলিৰ বাবে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনৰ 83,353গৰাকী মহিলা অৰুণোদয় আঁচনিৰ জৰিয়তে উপকৃত হ'ব বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰিছে। শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত SIT তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা আজি উলুবাৰীস্থিত CID কাৰ্যালয়ত উপস্থিত হয়। আৰক্ষীয়ে তেওঁক প্ৰায় 6 ঘণ্টা ধৰি সোধা পোছা কৰাত অন্তত যাবলৈ দিয়ে। উল্লেখযোগ্য যে এই গোচৰ সন্দৰ্ভত SIT ছিংগাপুৰত থকা 8জন প্ৰৱাসী অসমীয়াক 6 অক্টোবৰত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিছিল। এইসকলৰ ভিতৰত কেৱল ৰূপকমল কলিতাহে আজি CID কাৰ্যালয়ত উপস্থিত হয়। ডিব্ৰুগড় জিলাৰ ঘোঁৰামৰা উপ আৰক্ষী চকীৰ অধীনৰ দীপা দাস এগৰাকী মহিলাই যোৱা 3 অক্টোবৰৰ পৰা সন্ধানহীন হৈ আছে। 47 বছৰীয়া মহিলাগৰাকীক বিচাৰি পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই। এতিয়াৰ বাতৰি ইমানেই। সন্ধিয়া 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।